এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। অভিযুক্ত পক্ষক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদানৰ বাবে এছ আই টিৰ দুটা দল আজি পুৱাই বাক্সা আৰু হাফলঙলৈ গৈছে। এই প্ৰতিলিপি তেওঁলোকে লাভ কৰাৰ পাছতে 7গৰাকী অভিযুক্তক আজি আদালতত ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে আদালতে এই গোচৰৰ অভিযোগনামা গ্ৰহণ কৰি অভিযুক্ত কেইজনক সোঁশৰীৰে আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল যদিও আইন শৃংখলাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক তেনেদৰে হাজিৰ কৰোৱাত অসুবিধা আছে বুলি অসম আৰক্ষী আদালতত লিখিতভাৱে প্ৰকাশ কৰে। অভিযুক্ত কেইজনক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰাৰ অনুমতি বিচাৰি আৰক্ষীয়ে লগতে আবেদন দাখিল কৰে। এই মৰ্মে তেওঁলোকক আজি ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব। চৰকাৰী পক্ষৰ অধিবক্তা প্ৰদীপ কুঁৱৰে প্ৰকাশ কৰা মতে আজি অভিযুক্তসকলৰ মতামত গ্ৰহণ নকৰে বৰং স্বাস্থ্যজনিত দিশবোৰ নিৰীক্ষণ কৰা হ'ব। তেওঁলোকক আদালতত হাজিৰ কৰাৰ পৰৱৰ্তী তাৰিখো আজি নিৰ্ধাৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে অভিযুক্তসকলৰ বাবে এজন অধিবক্তা নিযুক্তি দিছে যদিও তেওঁ শুনানিত অংশ ল'ব নে নাই সেয়া নিশ্চিত হোৱা নাই। উল্লেখযোগ্য যে আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। বাক্সাৰ নিকাশী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যক ৰখা হৈছে। আন দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে। আজি এই শুনানিৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এইদৰে মত প্ৰকাশ কৰে।
এই গোচৰৰ আসামীক ভাৰ্চুৱেলি আদালতত প্ৰদেশ কৰোৱা হ'ব। 230 ধাৰাত টি কপি চাৰ্ভ কৰাৰ ব্যৱস্থাপনা আছে। নিশ্চিতভাৱে পেন ড্ৰাইভৰ জৰিয়তে তাক সংশ্লিষ্ট জেললৈ প্ৰেৰণ কৰা হ'ব। কপি চাৰ্ভ কৰাৰ পিছত ছেকশ্যন 232 অব দ্য BNSS তাৰ জৰিয়তে এই গোচৰটো গুৱাহাটীস্থ ছেচন আদালতলৈ কমিট কৰা হ'ব। কমিট এইবাবেই কৰা হ'ব যিহেতু এই গোচৰটোত চাৰ্জশ্বীটৰ লগত 103 BNS ধাৰাটো সংলগ্ন হৈ আছে, এক্সক্লুচিভলি ট্ৰায়েবল বাই দ্য কোৰ্ট অফ ছেচনছ, আৰু সেইবাবে ছেকশ্যন 232 অব দ্য BNSS তাৰ অধীনত কপি চাৰ্ভ কৰাৰ পিছত গোচৰটো প্ৰেৰণ কৰা হ'ব টু দ্য লাৰ্নেড কোৰ্ট অফ ছেচনছ, যিহেতু ছেচন ট্ৰাইবেল গোচৰ, আৰু সেইবাবে ছেকশ্যন 251 অব দ্য BNSS তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত ফ্ৰেমিং অফ চাৰ্জৰ বাবে দিন ধাৰ্য হ'ব। পৰ্যায়ক্ৰমে তাৰ পিছত সাক্ষ্য গ্ৰহণৰ দিনো ঘোষণা কৰা হ'ব।
সমগ্ৰ দেশে আজি 1971 চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত বিজয় দিৱস উদযাপন কৰিছে। প্ৰতি বছৰে আজিৰ দিনটোত বীৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। আজিৰ দিনটোতে 1971 চনত পাকিস্তানী সেনাবাহিনীৰ মুৰববী জেনেৰেল এ খান নিয়াজীয়ে 93,000 সেনাবাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সন্মুখত বিনা চৰ্তে আত্মসমৰ্পণ কৰিছিল। এই যুদ্ধৰ সমাপ্তিত পূব পাকিস্তানৰ পৰিৱৰ্তে বাংলাদেশ হিচাপে এখন নতুন ৰাষ্ট্ৰ গঠন হৈছিল। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1971 চনৰ যুদ্ধত প্ৰাণ হেৰুওৱা ভাৰতীয় বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। কলকাতাৰ ফৰ্ট উইলিয়ামত থকা সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয়ত বিজয় দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পাছতে লামডিং সমষ্টিৰ 25,000তকৈ অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থকাৰ কথা। নগাঁও জিলাৰ ঠিং ৰাজহচক্ৰৰ 3,471 বিঘা ভূমিত আজি পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। অহা 20 ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ বাবে 300+ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই চৰকাৰী ভূমি দখল কৰি একাংশ লোকে মীন পালনৰ বাবে পুখুৰী খননৰ ব্যৱস্থা কৰিছিল। প্ৰশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এই অনুসৰি অঞ্চলটোৰ চালনাবাৰী, ভেৰভেৰী বিল, টুকটুকি, আহোমগাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত উচ্ছেদ চলোৱা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ পশুপালন, পশু চিকিৎসা আৰু মীনমন্ত্ৰী কৃষ্ণেন্দু পালে কালি দৰং জিলাৰ ৰূপায়িত বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলাখনত মীন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 33 কোটি টকা অনুদানেৰে ৰূপায়ণ কৰা গৰুখুটি সংহত একুৱা পাৰ্ক, মঙলদৈৰ গেৰিমাৰীত মাছৰ পোনা পালন প্ৰকল্প আৰু লোকনিৰ্মাণ বিভাগৰ কাম কাজসমূহৰো তেওঁ বুজ লয়। শ্ৰীপালে লেহেমীয়া হৈ থকা আঁচনিসমূহৰ কাম কাজ ক্ষিপ্ৰতাৰে কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে তেওঁ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প পৰিদৰ্শন কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।